প্ৰথম ৰাজাৱলী 19 অধ্যায়। এলিয়া পলাই যোৱা, তেওঁক ঈশ্বৰে দৰ্শন দিয়া, ইলিছাক আমন্ত্ৰণ কৰা। পাছত আহাবে এলিয়াই কৰা সেই সকলো কাৰ্য কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰাৰ কথা ইজেবলৰ আগত ক'লে। তেতিয়া ইজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কোৱালে বোলে, কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতোতকৈও অধিক দণ্ড দিয়ক। এই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণ ৰক্ষাৰ বাবে পলাই গ'ল আৰু যিহুদাৰ অধীনত থকা বেৰছেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে। কিন্তু তেওঁ নিজে এদিনৰ বাট মৰুপ্ৰান্তৰ মাজেদি গৈ এজোপা ৰুতম গছৰ তলত বহিল। তেওঁ নিজৰ বাবে মৃত্যুৰ প্ৰাৰ্থনা কৰিলে আৰু ক'লে, এইয়েই যথেষ্ট, হে যীহোৱা, মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ। তাৰ পাছত তেওঁ এজোপা ৰুতম গছৰ তলত বাগৰ দি টোপনি গ'ল। হঠাৎ এজন দূতে তেওঁক চুই ক'লে, উঠা আৰু ভোজন কৰা। তেতিয়া এলিয়াই নিজ মূৰ শিতানত তপত শিলত সিজোৱা এটা পিঠা আৰু এটেকেলি পানী দেখিলে। তেতিয়া তেওঁ ভোজন কৰি পুনৰাই বাগৰ দিলে। পাছত জিহুৱাৰ দূতে দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ আহি তেওঁক স্পৰ্শ কৰি ক'লে, উঠা আৰু ভোজন কৰা, কিয়নো এই যাত্ৰাৰ বাবে তোমাক অধিক শক্তিৰ প্ৰয়োজন। তেতিয়া তেওঁ উঠি ভোজন পান কৰিলে আৰু সেই আহাৰৰ শক্তিয়েই 40 দিন 40 ৰাতি যাত্ৰা কৰি জিহুৱাৰ পৰ্বত হুৰেবত পালে। তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁ ওচৰলৈ জিহুৱাৰ বাক্য আহিল আৰু তেওঁক ক'লে, হে এলিয়া, তুমি ইয়াত কি কৰিছা? তেতিয়া এলিয়াই উত্তৰ দিলে, মই বাহিনীসকলৰ ঈশ্বৰ জিহুৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইজৰাইলৰ সন্তানসকলে আপোনাৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ বেদীবোৰ ভাঙি পেলালে, ভাববাদীসকলক তৰোৱালৰ দ্বাৰাই বধ কৰিলে, কেৱল মইহে অৱশিষ্ট আছো আৰু তেওঁলোকে মোৰো প্ৰাণ ল'বলৈ বিচাৰি আছে। জিহুৱাই ক'লে, বাহিৰলৈ ওলাই যোৱা আৰু পৰ্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা। তেতিয়া সেই ঠাইদি জিহুৱাই গমন কৰিলে আৰু তাত জিহুৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে, কিন্তু সেই বায়ুত জিহুৱা নাছিল। বায়ুৰ পাছত ভূমিকম্প হ'ল, কিন্তু সেই ভূমিকম্পটো জিহুৱা নাছিল। ভূমিকম্পৰ পাছত অগ্নি হ'ল, কিন্তু সেই অগ্নিটো জিহুৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ'ল। সেই স্বৰ শুনা মাত্ৰকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল আৰু গুহাৰ সন্মুখত থিয় হ'ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক'লে, হে এলিয়া, তুমি ইয়াত কি কৰিছা? এলিয়াই উত্তৰ দি ক'লে, মই বাহিনীসকল ঈশ্বৰ জিহুৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইজৰাইলৰ সন্তানসকলে আপোনাৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ বেদীবোৰ ভাঙি পেলালে আৰু আপোনাৰ ভাববাদীসকলকো তৰোৱালৰ দ্বাৰাই বধ কৰিলে, কেৱল মইহে অৱশিষ্ট আছো আৰু তেওঁলোকে মোৰো প্ৰাণ ল'বলৈ বিচাৰি আছে। তেতিয়া জিহুৱাই তেওঁক ক'লে, তুমি নিজ বাটে উলটি ধৰ্মচক্ৰৰ মৰুপ্ৰান্তলৈ যোৱা আৰু যেতিয়া তুমি তাত উপস্থিত হ'বা, তেতিয়া তুমি অৰামৰ ওপৰত ৰজা হ'বলৈ হজায়েলক অভিষেক কৰিবা আৰু ইজৰাইলৰ ওপৰত ৰজা হ'বলৈ নিমছিৰ পুত্ৰ জেহুক অভিষেক কৰিবা আৰু তোমাৰ পদত ভাববাদী হ'বলৈ আবেল মহুলাত থকা চাফটৰ পুত্ৰ ইলিছাক অভিষেক কৰিবা। সেই সময়ত এনে ঘটিব যে যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই জেহুৱে সেইজনক বধ কৰিব আৰু যিজন জেহুৰ তৰোৱালৰ পৰা পলাই সেইজনক ইলিছাই বধ কৰিব। কিন্তু ইজৰাইলৰ মাজত মই নিজৰ বাবে 7,000 লোক অৱশিষ্ট ৰাখিম, কিয়নো তেওঁলোকৰ কোনো এজনেই বালৰ সন্মুখত আঁঠু কঢ়া নাই। আৰু তেওঁলোকৰ কোনো এজনৰ মুখে তেওঁক চুমা খোৱা নাই। তেতিয়া এলিয়াই সেই ঠাই এৰি গ'ল আৰু চাফতৰ পুত্ৰ ইলিছাক লগ পালে। সেই সময়ত তেওঁ হাল বাই আছিল। বাৰহাল খাৰ গৰু তেওঁৰ আগত আছিল আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল। তাতে এলিয়াই ইলিছাৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু নিজৰ গাৰ চাদৰখন তেওঁ গাৰ ওপৰত উৰাই দিলে। তেতিয়া ইলিছাই খাৰ গৰুবোৰ এৰি এলিয়াৰ পাছে পাছে লৰি গ'ল। ইলিছাই তেওঁক ক'লে, বিনয় কৰোঁ, মই মোৰ আই বোপাইক চুমা খাই আহিবলৈ আপুনি মোক অনুমতি দিয়ক, তাৰ পাছত আপোনাৰ পাছে পাছে চলিম। তেওঁ ইলিছাক ক'লে, উলটি যোৱা, কিন্তু মই তোমালৈ যি কৰিলোঁ সেই বিষয়ে ভাবিবা। তেতিয়া ইলিছাই তেওঁ ওচৰৰ পৰা উলটি গ'ল আৰু সেই হাল খাৰবোৰ বধ কৰি তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে। তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগ্ৰামী হৈ তেওঁ পৰিচৰ্যা কৰিলে।